এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে প্ৰজন্মা চৌহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত আজি পুৱা হোৱা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সুস্থিৰভাৱে থাকিবলৈ আৰু প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতে ৰকেট ইঞ্জিনত ব্যৱহাৰৰ বাবে 10 টন গোটা ইন্ধন বিশিষ্ট ৰকেট ইঞ্জিন উদ্ভাৱন কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। কোকাঝাৰত BTCৰ বিধায়িনী ভৱনত আয়োজিত অধিৱেশনৰ প্ৰথম দিনটোৰ আৰম্ভণিতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কোকাঝাৰত এই কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে। আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত আজি পুৱা হোৱা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সুস্থিৰভাৱে থাকিবলৈ আৰু প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি আহিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত শংকিত নহবলৈ তেওঁ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায়। উল্লেখযোগ্য যে আজি পুৱা দিল্লীত অনুভূত এই ভূমিকম্পৰ পাছত এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। সামাজিক মাধ্যমত প্ৰচাৰ কৰা এটা বাৰ্তাৰ জৰিয়তে দিল্লী আৰক্ষীয়ে নাগৰিকসকলৰ জৰুৰীকালীন সহায়ৰ বাবে 112 নম্বৰটো মুকলি কৰিছে। বিহাৰৰ ছিৱান জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো আজি পুৱা ভূমিকম্প অনুভূত হয়। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত 4 বুলি জানিব পৰা হৈছে। এই পৰ্যন্ত ভূমিকম্পৰ ফলত কোনোধৰণৰ ক্ষয় ক্ষতিৰ খবৰ অহা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমানৰ 3 লাখ কোটি টকাৰ পৰা 2030 চনৰ ভিতৰত 9 লাখ কোটি টকা মূল্যৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত টেক্স 2025 অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে বিগত বৰ্ষত ভাৰতৰ বস্ত্ৰ ৰপ্তানি আৰু পোছাকৰ পঞ্জীয়ন 7% বৃদ্ধি পাইছে। তেওঁ কয় যে ভাৰত বৰ্তমান বিশ্বৰ 6ষ্ঠ বৃহৎ বস্ত্ৰ আৰু পোছাক ৰপ্তানিকাৰী দেশ। তেওঁ কয় যে ভাৰতে উচ্চ মানসম্পন্ন কাৰ্বন ফাইবাৰ নিৰ্মাণৰ দিশত আগবাঢ়িছে। চৰকাৰে বস্ত্ৰখণ্ডৰ বাবে দক্ষ পুল সৃষ্টিৰ হকেও কাম কৰি আহিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ দেশৰ বিভিন্ন স্থানত উৎপাদিত বস্ত্ৰত প্ৰতিফলিত হৈছে। তেওঁ কয় যে ফাৰ্ম ফাইবাৰ ফেব্ৰিক ফেশ্বন আৰু বৈদেশিক দৃষ্টিভংগী বৰ্তমান এটা অভিযানত পৰিণত হৈছে আৰু ই ভাৰতৰ বৃদ্ধিৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰিত কৰিছে। ভাৰতে পূৰ্বে অন্য দেশৰ পৰামৰ্শমতে কাপোৰ পিন্ধিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰিৱৰ্তে এতিয়া কি কাপোৰ পিন্ধিব সেই দিশত বিশ্বক ভাৰতে পৰামৰ্শ দিব পাৰিব। হস্ততাঁত শিল্পীসকলৰ দক্ষতা বিশ্বৰ মাজলৈ লৈ যোৱাৰ লগতে তেওঁলোকৰ সামৰ্থ্য আৰু সুযোগো বৃদ্ধি পাব লাগে বুলি শ্ৰীমোদীয়ে লগতে মত প্ৰকাশ কৰে। তেওঁ কয় যে বিগত 10 বছৰত বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে 2400ৰো অধিক বৃহৎ বিপণনৰ আয়োজন কৰা হৈছে। শ্ৰীমোদীয়ে কালি প্ৰদৰ্শনী অঞ্চল ভ্ৰমণ কৰাৰ লগতে প্ৰদৰ্শকসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত টেক্স 2025 অনুষ্ঠানটো যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে। আজি সামৰণি পৰিবলগীয়া এই অনুষ্ঠানত কেঁচা সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন আনুষংগিক সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত টেক্স মঞ্চ হৈছে বস্ত্ৰ উদ্যোগৰ আটাইতকৈ ডাঙৰ আৰু ব্যাপক অনুষ্ঠান। ভাৰতে ৰকেটত ব্যৱহাৰৰ বাবে 10 টন গোটা ইন্ধন বিশিষ্ট ৰকেট ইঞ্জিন উদ্ভাৱন কৰিছে। গোটা আৰু জুলীয়া এই মিশ্ৰণ ইছৰোৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰ আৰু বেংগালুৰুৰ কেন্দ্ৰীয় উৎপাদন প্ৰযুক্তি প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা হৈছে। এই মিশ্ৰণৰ ওজন হৈছে 150 টন আৰু উচ্চতা 8.7 মিটাৰ। 5.4 মিটাৰ দৈৰ্ঘ্য আৰু 3.3 মিটাৰ প্ৰস্থৰ এই মিশ্ৰণ মহাকাশ প্ৰযুক্তিত ব্যৱহৃত হ'বলগীয়া সকলোতকৈ বৃহৎ আয়তনৰ বুলি ইছৰোৱে দাবী কৰিছে। ইছৰোৱে ইয়াক মহাকাশত আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ অধীনত মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক বুলি অভিহিত কৰিছে। দিল্লীত BSFৰ উদ্যোগত কাইলৈৰ পৰা অহা 20 ফেব্ৰুৱাৰীলৈ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী BGBৰ মাজত 55 সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনৰ সময়ত BSFৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ BSFৰ প্ৰতিনিধি দলে BGBৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্ৰফুজ্জামান ছিদ্দিকীৰ নেতৃত্বত BGBৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰিব। এই সন্মিলনত সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰাৰ লগতে দুয়ো দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত সহযোগিতা উন্নত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। এই সন্মিলনতে বাংলাদেশৰ দুৰ্বৃত্তই বিএছএফৰ জোৱান আৰু ভাৰতীয় নাগৰিকক কৰা আক্ৰমণ প্ৰতিৰোধ, সীমাৰ সিপাৰৰ অপৰাধ প্ৰতিৰোধৰ লগতে অন্যান্য বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰিৰ সৈতে এয়া প্ৰজন্মা চহৰীয়া।
অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিটিচিৰ বিধায়িনী ভৱনত দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কোকৰাঝাৰত এই কাৰ্যসূচী আৰম্ভণি হোৱা ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে। এই অধিৱেশনৰ কালত হোৱা চৰ্চাসমূহে তথা অধিৱেশনত গৃহীত সিদ্ধান্তসমূহে নাগৰিকসকলৰ আশা আকাংক্ষা পূৰণ কৰাত সহায়ক হোৱাৰ উপৰি অসমক এখন অধিক সফল ৰাজ্যত পৰিণত কৰাত বিশেষভাৱে অৰিহণা যোগাব বুলি আশা ব্যক্ত কৰে। প্ৰাচীন কামৰূপ আৰু প্ৰাগজ্যোতিষৰ ইতিহাসৰ পৰা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আধ্যামিক চিন্তা চৰ্চাৰ বিষয়ে উল্লেখ কৰি শ্ৰী আচাৰ্যই অসমৰ গুৰুত্ব তথা মহত্বৰ বিষয়েও নিজৰ মত ব্যক্ত কৰে। প্ৰসংগক্ৰমে তেওঁ মহাবীৰ লাচিত বৰফুকনৰ বিষয়েও উল্লেখ কৰে। বৰ্তমানৰ চৰকাৰৰ বিভিন্ন ইতিবাচক পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয় যে এনে পদক্ষেপসমূহে ৰাজ্যখনক ক্ৰমান্বয়ে দেশৰ আন অংশৰ সৈতে অধিক সক্ৰিয় তথা গতিশীলভাৱে জড়িত হবলৈ সমৰ্থ হৈছে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আদি বিভিন্ন প্ৰসংগ উল্লেখ কৰাৰ লগতে অসম চৰকাৰে ইতিমধ্যে 24 লাখৰো অধিক মহিলালৈ আগবঢ়োৱা অৰুণোদয় আঁচনিৰ সুবিধা, ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ আগবঢ়োৱা উৎসাহজনক সহায় সহযোগ আদিৰ বিষয়ে উল্লেখ কৰে। তদুপৰি তেওঁ জাগীৰোডত প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ প্ৰকল্পকে ধৰি অসমত ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ হকে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰে। অভিলেখ সৃষ্টিৰ উদ্দেশ্যে অহা 24 ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমুৰ নৃত্যৰ বিশেষ অনুষ্ঠানটোৰ বিষয়ে উল্লেখ কৰি তেওঁ এই অনুষ্ঠানে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে শেহতীয়াকৈ বিহু নাচৰ এটা অনুষ্ঠানে এই ক্ষেত্ৰত ইতিহাসৰ সৃষ্টি কৰাৰ পাছত আয়োজন কৰা এই অনুষ্ঠানত চাহ জনগোষ্ঠীৰ প্ৰায় 8,000গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যপালৰ ভাষণৰ পিছতে 1.5 ঘণ্টাৰ বাবে সদন স্থগিত ৰখা বুলি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ঘোষণা কৰে। ইয়াৰ পূৰ্বে বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী বিধায়কসকল কোকৰাঝাৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক বিটিচিৰ বিধায়িনী ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। অধিৱেশনৰ কাৰ্যসূচীৰ আৰম্ভণিতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আদৰণি ভাষণত কোকৰাঝাৰত এই অধিৱেশনৰ আয়োজন কৰা পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচীত গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ'ব। দেশজুৰি আজিৰে পৰা ফাষ্টেগৰ নতুন কৰ নীতি কাৰ্যকৰী হৈছে। নেশ্যনেল পেমেণ্টছ কৰ্পৰেচন অব ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোল গেটসমূহত যান বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাত আজিৰ পৰা কিছু সালসলনি কৰিছে। য়াৰেংজংলা লংকুমেই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে আজি দিনৰ 10 বজাত ন্যায়ালয়ৰ নতুন ভৱনৰ 1 নম্বৰ আদালতত অনুষ্ঠিত এটা অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপত গ্ৰহণ কৰোৱায়। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা ৰাজীৱ দোদ্ৰাৰ কোটাম্বি ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। কালি নিশা একেখন ষ্টেডিয়ামতে অনুষ্ঠিত এখন খেলত গুজৰাট জায়েণ্টছে ইউ পি ৱাৰিয়াৰ্ছক 6 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত আজি পুৱা হোৱা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সুস্থিৰভাৱে থাকিবলৈ আৰু প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতে ৰকেট উৎক্ষেপণত ব্যৱহাৰৰ বাবে 10 টন গোটা ইন্ধন বিশিষ্ট ৰকেট ইঞ্জিন উদ্ভাৱন কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। কোকৰাঝাৰত বিটিচিৰ বিধায়িনী ভৱনত আয়োজিত অধিৱেশনৰ প্ৰথম দিনটোৰ আৰম্ভণিতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কোকৰাঝাৰত এই কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে। আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত। নমস্কাৰ।